দ্বিতীয় চমুৱেল চৌবিশ অধ্যায়। লোকসকলৰ গণনা কৰা দোষ আৰু তাৰ দণ্ড। পাছত ইজৰাইলৰ বিৰুদ্ধে যিহুৱাৰ ক্ৰোধ পুনৰাই জ্বলি উঠিল, আৰু তেওঁলোকৰ বিৰুদ্ধে দাউদৰ প্ৰবৃত্তি জন্মাই তেওঁ ক'লে, ইজৰাইল আৰু যিহুদাক গৈ গণনা কৰা। তাতে ৰজাই তেওঁৰ ওচৰত থকা প্ৰধান সেনাপতি যোৱাবক ক'লে, মই ইজৰাইলৰ লোকসকলৰ সংখ্যা জানিবৰ বাবে তুমি দানৰে পৰা বেৰচেবালৈকে ইজৰাইলৰ সকলো ফৈদৰ মাজত যোৱা আৰু তোমালোকে লোকসকলক গণনা কৰা। তেতিয়া যোৱাবে ৰজাক ক'লে, এতিয়া যিমান লোক আছে আপোনাৰ ঈশ্বৰ জিহুৱাই তাৰ 100 গুণ বৃদ্ধি কৰক, আৰু মোৰ প্ৰভু মহাৰাজে তাক চকুৰে চাওক। কিন্তু মোৰ প্ৰভু মহাৰাজে এনে কাৰ্যত কিয় সন্তোষ পাইছে? তথাপি যোৱাব আৰু সেনাপতিসকলৰ আগত ৰজাৰ বাক্য প্ৰবল হ'ল। তাতে যোৱাব আৰু সেনাপতিসকলে ইজৰাইলৰ লোকসকলক গণনা কৰিবলৈ ৰজাৰ আগৰ পৰা গ'ল। পাছত তেওঁলোকে জৰ্দন পাৰ হৈ অৰুয়েৰৰ মাজত থকা নগৰখনৰ সোঁফালে চাউনি পাতিলে, আৰু তেওঁলোকে গাদ ও জাজেৰলৈকে গ'ল। তাৰ পাছত তেওঁলোকে গিলিয়ত আৰু দানজানলৈ গৈ ঘূৰি আহি চিডুনলৈ গ'ল। তেওঁলোকে তুৰ দুৰ্গলৈ গ'ল আৰু হিব্বিয়া ও কনানিয়াসকলৰ সকলো নগৰলৈও গ'ল। আৰু শেষত তেওঁলোকে আহি যিহুদাৰ দক্ষিণ অঞ্চল বেৰচেবাত উপস্থিত হ'ল। এইদৰে তেওঁলোকে দেশৰ সকলো ঠাইতে ফুৰি 9 মাহ 20 দিনৰ মূৰত জিৰচালেমলৈ উভতি আহিল। পাছত যোৱাবে গণনা কৰা লোকসকলৰ সংখ্যা ৰজাৰ ওচৰত আনি দিলে। তাৰ মুঠ ইজৰাইলৰ তৰোৱাল ধৰোতা 8 লাখ বলৱান লোক আৰু যিহুদাৰ 5 লাখ লোক। এইদৰে দাউদে লোকসকলক গণনা কৰোৱাৰ পাছত তেওঁ মনে তেওঁক দোষী কৰিলে। তেতিয়া দাউদে যিহুৱাক ক'লে, এই কৰ্ম কৰি মই মহাপাপ কৰিলোঁ, কিন্তু হে যিহুৱা, বিনয় কৰোঁ, নিজৰ দাসৰ অপৰাধ ক্ষমা কৰা, কিয়নো মই অতিশয় অজ্ঞানৰ কৰ্ম কৰিলোঁ। দাউদ ৰাতিপুৱাতে উঠিল। দাউদৰ দৰ্শক গাত ভাৱবাদী ওচৰলৈ জিহুৱাৰ বাক্য আহিল বোলে, তুমি গৈ দাউদক কোৱা, জিহুৱাই এই কথা কৈছে, মই তোমাৰ আগত 3টা দণ্ড ৰাখিছোঁ, তাৰ মাজৰ এটা বাছি লোৱা, মই তাকে তোমালৈ কৰিম। তাতে গাদে দাউদৰ ওচৰলৈ গৈ তেওঁক ক'লে, তোমাৰ দেশত 7 বছৰ আকাল হ'ব লাগেনে? বা তোমাৰ শত্ৰুবোৰৰ পাছে পাছে খেদি যাওঁতে তুমি সিহঁতৰ আগে আগে 3 মাহলৈকে পলাই থাকিবা, নাইবা দেশত 3 দিনলৈকে মহামাৰী হ'ব? এতিয়া মোক পঠোৱাজনাক মই কি উত্তৰ দিম, তাক এতিয়াই বিবেচনা কৰি চোৱা। তাতে দাউদে গাদক ক'লে, মই বৰ ঠেকত পৰিছোঁ, আমি জিহুৱাৰ হাতত পৰা ভাল, কিয়নো তেওঁ দয়া প্ৰচুৰ, কিন্তু মোক মানুহৰ হাতত পৰিবলৈ নিদিয়ক। গতিকে সেই ৰাতিপুৱাৰে পৰা নিৰূপিত সময়লৈকে জিহুৱাই ইজৰাইললৈ মহামাৰী পঠিয়ালে। তাতে দানৰে পৰা বেৰচেবালৈকে 70,000 লোকৰ মৃত্যু হ'ল। পাছত যেতিয়া দূতে জিৰচালেমক বিনষ্ট কৰিবলৈ তাৰ ফাললৈ হাত মেলিলে, তেতিয়া জিহুৱাই সেই আপদৰ বাবে খেদ কৰি সংসাৰক দূতক ক'লে, এইয়ে জুৰিছে, এতিয়া তোমাৰ হাত কুচুৱা। সেই সময়ত জিহুৱা সেই দূত জিবুচিয়া আৰুণাৰ মৰণা মৰা খলাৰ ওচৰলৈ আহিল। পাছত যি দূতে সংহাৰ কৰিছিল, দাউদে সেই দূতক দেখি জিহুৱাক ক'লে, মইহে পাপ কৰিলোঁ, মইহে অপৰাধী হ'লোঁ, কিন্তু এই মেৰ চাকবোৰে কি কৰিলে? মই বিনয় কৰোঁ, তোমাৰ হাত মোৰেই বিৰুদ্ধে আৰু মোৰ পিতৃ বংশৰ বিৰুদ্ধে হওক। সেইদিনা গাদে দাউদৰ ওচৰলৈ আহি তেওঁক ক'লে, তুমি উঠি গৈ জিবুচিয়া আৰণ্যাত মৰণা মৰা খলাত জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী স্থাপন কৰাগৈ। তাতে জিহুৱাৰ আজ্ঞা অনুসাৰে গাদৰ নিৰ্দেশ মানি দাউদ উঠি গ'ল। পাছত আৰণ্যাই চাই দেখিলে যে তেওঁফালে ৰজা আৰু তেওঁ দাসবোৰ আহি আছে। তাতে অরুণাই আহি ৰজাৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে। আৰু অরুণাই কলে, মোৰ প্ৰভু মহাৰাজৰ নিজৰ দাখৰ ওচৰলৈ কি কাৰণে আহিল? ডাউদে কলে, লোকসকলৰ মাজৰ পৰা মহামাৰী গুচিবৰ বাবে জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিবৰ অৰ্থে মই তোমাৰ পৰা এই মৰণা মৰা খলা কিনিবলৈ আহিছোঁ। তেতিয়া অৰুণাই ডাউদক কলে, মোৰ প্ৰভু মহাৰাজৰ দৃষ্টিত যি ভাল হয় তাকে লৈ উৎসৰ্গ কৰক। চাওক, হোমবলিৰ বাবে এই গৰুবোৰ আৰু খৰিৰ বাবে মৰণা মৰা যন্ত্ৰ আৰু গৰুবোৰৰ যুঁৱলি আছে। সেই মহাৰাজ অৰুণাই মহাৰাজক এই সকলোকে দিছে। অৰুণাই ৰজাক পুনৰ কলে, আপোনাৰ ঈশ্বৰ জিহুৱাই আপোনাক গ্ৰহণ কৰক। ৰজাই অৰুণাক কলে, সেয়ে হ'ব নোৱাৰে, মই মূল্য দি তোমাৰ পৰা সকলো কিনিহে ল'ম। মই নিজ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বিনামূল্যে হোম বলি উৎসৰ্গ নকৰোঁ। এইবুলি ডায়ুদে 50 চেকল ৰূপ দি সেই মৰণা মৰা খলা আৰু গৰুবোৰ কিনি ল'লে। আৰু ডায়ুদে সেই ঠাইতে জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰি হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে। তাতে জিহুৱাই দেশৰ পক্ষে প্ৰাৰ্থনা শুনিলে আৰু ইজৰাইলৰ পৰা মহামাৰী গুচিল।